Ja, Akachbani. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ঘানা, ত্ৰিনিদাদ আৰু টবেগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াৰ ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনৰ জনসাধাৰণ কেন্দ্ৰিক নীতি আৰু প্ৰকল্পসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ বাবে দলৰ নেতা আৰু কৰ্মীসকলৰ প্ৰতি আহ্বান জনাইছে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি নতুন দিল্লীৰ শালিমাৰ বাগত নতুন ৰূপত সজাই তোলা চিজমহল আৰু অন্যান্য ঐতিহ্যমণ্ডিত গাঁথনিসমূহ মুকলি কৰে। অমৰনাথ তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি জম্মুৰ পৰা কাশ্মীৰত উপস্থিত হৈছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ আজি বাৰ্মিংহামৰ এছবেষ্টনত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ঘানা, ত্ৰিনিদাদ আৰু টবেগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াৰ ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোডী আজি ঘানাত উপস্থিত হ'ব। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ল'বেল ছাউথ অৰ্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ঘানা ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু দেশখনে আফ্ৰিকীয় সংঘ আৰু পশ্চিম আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঘানাৰ ভ্ৰমণ সামৰি শ্ৰীমোডী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিনিদাদ আৰু টবেগলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰিষ্টাইন কাৰ্লা কাংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰক সাক্ষাৎ কৰিব। এই ভ্ৰমণে দেশখনৰ সৈতে থকা ভাৰতৰ প্ৰাচীন সম্পৰ্ক পুনৰ উজ্জীৱিত কৰি তোলাৰ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা কৰিছে। ত্ৰিনিদাদ আৰু টবেগৰ পৰা শ্ৰীমোডী আৰ্জেণ্টিনালৈ যাব। এয়া হ'ব বিগত 57 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম আৰ্জেণ্টিনা ভ্ৰমণ। ভ্ৰমণকালত শ্ৰীমোডীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়াৰ মাইলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ব্ৰাজিলত শ্ৰীমোডীয়ে 6 আৰু 7 জুলাইত ৰিঅ' ডি জেনেৰিঅ'ত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ব্ৰিক্ছ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে শ্ৰীমোডীয়ে কেইবাখনো দেশৰ নেতৃবৰ্গক দেখা কৰিব। তেওঁ দ্বিপাক্ষিক আনুষ্ঠানিক ভ্ৰমণসূচীৰে ব্ৰাছিলিয়ালৈ যাব। এয়া হ'ব বিগত 6 দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ব্ৰাছিলিয়া ভ্ৰমণ। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্বন্ধ অধিক সুদৃঢ় কৰাৰ আৰু গ্ল'বেল ছাউথৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ আগবঢ়াই নিয়াৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুই এনাচিঅ' লুলা ডি ছিলভাৰ সৈতে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোডী নামিবিয়াত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ডঃ নিতম্ব নন্দি নাডেডৱাৰৰ সৈতে বিভিন্ন ক্ষেত্ৰত লাভদায়ক সহযোগিতা সম্পৰ্কে আলোচনা কৰিব। শ্ৰীমোডীয়ে নামিবিয়াৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনৰ জনসাধাৰণ কেন্দ্ৰিক নীতি আৰু প্ৰকল্পসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ বাবে দলৰ নেতা আৰু কৰ্মীসকলৰ প্ৰতি আহ্বান জনাইছে। তেওঁ কয় যে বিগত 11 বছৰত এই নীতি আৰু প্ৰকল্পসমূহে জনসাধাৰণৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। বিহাৰৰ পাটনাৰ জ্ঞান ভৱনত আজি অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠকত ভাষণ দি শ্ৰীসিঙে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ RJD আৰু কংগ্ৰেছে সংবিধান সন্দৰ্ভত দিয়া ভুৱা ব্যাখ্যাসমূহ ফাদিল কৰিবলৈও দলীয় কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। RJD মুৰববী লালু প্ৰসাদক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জননায়ক কৰ্পূৰী ঠাকুৰ আৰু বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ সন্মান নাই। RJD আৰু কংগ্ৰেছক সমালোচনা কৰি শ্ৰীসিঙে কয় যে শাসনত থকাটোৱে এই বিৰোধী দল দুটাৰ মূল উদ্দেশ্য। ইয়াৰ বিপৰীতে বিজেপিয়ে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক আত্মসন্মান আৰু মৰ্যাদাৰে জীয়াই থকাটো সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিগত 11 বছৰত মোডী চৰকাৰে বিহাৰকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতেই উন্নয়নৰ দিশে আগবঢ়াই লৈ গৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি নতুন দিল্লীৰ শালিমাৰ বাগত নতুন ৰূপত সজাই তোলা চিজমহল আৰু অন্যান্য ঐতিহ্যমণ্ডিত গাঁথনিসমূহ মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশেখাৱতে উদ্যানখনৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে পুৰাতত্ব জৰীপ বিভাগ আৰু দিল্লী উন্নয়ন প্ৰাধিকৰণৰ শলাগ লয়। এই উদ্যানখন শীঘ্ৰেই ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এই উদ্যানখনৰ সংৰক্ষণৰ বাবে নিজ নিজ দায়িত্ব পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই উপলক্ষে দিয়া ভাষণত দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাই কয় যে এই উদ্যানখন পুনৰ বিকশাই তোলাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। তেওঁ কয় যে উদ্যানখনৰ প্ৰতি টুকুৰা ইটা ইয়াৰ ইতিহাসৰ সৈতে জড়িত হৈ আছে। দিল্লী উন্নয়ন প্ৰাধিকৰণ আৰু পুৰাতত্ব জৰীপ বিভাগে এই উদ্যানখনৰ প্ৰায় 300 বছৰীয়া পুৰণি পানী ওলাই যোৱা বাটটো শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। দিল্লী মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো উদ্যানখন সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ দায়িত্ব সন্দৰ্ভত আলোকপাত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
অমৰনাথ তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি জম্মুৰ পৰা কাশ্মীৰত উপস্থিত হৈছে। উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱতি নিশা জম্মুৰ ভাগৱতী নগৰ বেছ কেম্পৰ পৰা শ্ৰী অমৰনাথজী পবিত্ৰ গুহা অভিমুখে ৰাওনা হোৱা প্ৰথম দলটোৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। তীৰ্থযাত্ৰীসকলক আদৰাৰ বাবে দক্ষিণ কাশ্মীৰৰ আৰক্ষী উপ মহাপৰিদৰ্শক জাভিদ ইকবাল মাতু, কুলগামৰ উপায়ুক্ত আথৰ আমিৰ খানৰ লগতে কুলগামৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাহিল সাৰাংগন, দক্ষিণ কামৰূপৰ নৱয়ুগ সুৰংগৰ সমীপত উপস্থিত থাকে। এইবাৰ তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুচল আৰু সুৰক্ষিত কৰাৰ উদ্দেশ্যে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাইলৈ হাৰিয়ানাৰ মানেচৰত আন্তঃৰাষ্ট্ৰীয় যান বাহন প্ৰযুক্তি কেন্দ্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নগৰীয়া স্থানীয় নিকায়সমূহৰ অধ্যক্ষসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সন্মিলন মুকলি কৰিব। দুদিনীয়া এই সন্মিলনৰ বিষয়বস্তু হৈছে ৰাষ্ট্ৰ গঠন আৰু সাংবিধানিক গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত নগৰীয়া স্থানীয় নিকায়সমূহৰ ভূমিকা। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ লগতে সাম্প্ৰতিক যুগত নগৰীয়া শাসন ব্যৱস্থাৰ উদ্ভাৱনীমূলক দিশসমূহত আলোকপাত কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ফিলিপাইনছৰ বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা মাৰিয়া থেৰেছা লাজাৰুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু ফিলিপাইনছৰ মাজত থকা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ তেওঁ আগ্ৰহী। নিয়োগৰ সৈতে জড়িত উদগনি আঁচনিৰ অধীনত অহা 4 বছৰত কৰ্মচাৰী আৰু মালিকসকলক 1,00,000 কোটি টকা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰৰ নিয়োগ কেন্দ্ৰিক নীতিৰ ফলস্বৰূপে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। তেওঁ কয় যে এই আঁচনিৰ অধীনত নতুনকৈ নিয়োগ লাভ কৰা যিকোনো যুৱককে বছৰত 2 বাৰকৈ 7,500 টকাকৈ দিয়া হ'ব। শ্ৰীমাণ্ডাভিয়াই লগতে দেশৰ যুৱক যুৱতীসকলৰ নিয়োগ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ 5 বছৰীয়া কাৰ্যসূচীটো আলোকপাত কৰে। 2,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে দিল্লী আৰু জয়পুৰৰ মাজত নিৰ্মাণ কৰা 67.91 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4-লেনযুক্ত গ্ৰীণফিল্ড বান্দিকুই পথ প্ৰকল্পৰ কাম সফলভাৱে সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰি কয় যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এই প্ৰকল্পই দিল্লী বদোদৰা এক্সপ্ৰেছৱে আৰু জয়পুৰৰ মাজত পোনপটীয়া যোগাযোগ গঢ়ি তুলিছে। এই পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাই পূৰ্বে যাত্ৰীসকলে দীঘলীয়া পথেৰে যথেষ্ট ইন্ধন ব্যয় কৰি কৰা যাত্ৰাৰ অন্ত পেলাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই নতুন পথছোৱাই দিল্লী আৰু জয়পুৰৰ মাজত যাত্ৰাৰ সময় পূৰ্বৰ 3 ঘণ্টা 45 মিনিটৰ পৰিৱৰ্তে 3 ঘণ্টালৈ হ্ৰাস কৰিব। তেলেংগানাৰ সংগাৰেড্ডী জিলাত ছিগাছি ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ এটা শাখাত যোৱা সোমবাৰে হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকটাত্মীয়লৈ কোম্পানীটোৱে 1 কোটি টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক সকলো ধৰণৰ চিকিৎসা সুবিধা প্ৰদানৰ লগতে তেওঁলোকক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যাৱতীয় সহায় প্ৰদান কৰা হ'ব বুলি কোম্পানীটোৱে এটা বিবৃতিত প্ৰকাশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ আজি বাৰ্মিংহামত এজবেষ্টনত আৰম্ভ হৈছে। এইখন খেলতো ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট'কে টছত জিকি ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতে আমালৈ বাতৰি অহাৰ পৰলৈকে 2টা উইকেট হেৰুৱাই 133 ৰাণ সংগ্ৰহ কৰিছে। য়শস্বী জয়ছোৱালে 77 আৰু শুভমান গিলে 21 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে কে এল ৰাহুলে মাত্ৰ 2 ৰাণ আৰু কৰুণ নায়াৰে 31 ৰাণ কৰি আউট হয়। আজি ভাৰতীয় দলত ৱাশ্বিংটন সুন্দৰ আৰু আকাশদ্বীপক অন্তৰ্ভুক্ত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানা, ত্ৰিনিদাদ আৰু টবেগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াৰ ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাবতে আজি নতুন দিল্লির শালিমার বাগত নতুন রূপত সজাই তোলা সিসমহল আর অন্যান্য ঐতিহ্যমণ্ডিত গাঁথনি সমূহ মুক্তি করে। অমরনাথ তীর্থযাত্রীর প্রথমটো দল আজি জম্মুর কাশ্মীর উপস্থিত হয়েছে। আর ভারত আর ইংল্যান্ডের মাজর চলিত শৃঙ্খলার দ্বিতীয় টেস্ট ম্যাচ আজি বার্মিংহামর এজবেস্টনত আরম্ভ হয়েছে। এটার বাতর ইমানেই।